জিৰিমিয়া ৪৯ অধ্যায়। অমুনৰ সন্তানসকলৰ বিষয়। অমুনৰ সন্তানসকলৰ বিষয়। যিহুৱাই এই কথা কৈছে, ইজৰাইলৰ জানো পুত্ৰ নাই, তেওঁ উত্তৰাধিকাৰী জানো কোনো নাই, তেন্তে মিলকমৰ মূৰ্তি পূজা কৰাসকলে কিয় গাদক অধিকাৰ কৰিছে, আৰু তাৰ প্ৰজাসকলে কিয় গাদৰ নগৰবোৰত বাস কৰিছে? এই নিমিত্তে জিহুৱাই কৈছে, চোৱা, যিদিনা মই অমুনৰ সন্তানসকলৰ ৰবাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনেদিন আহিছে, সেয়ে ভগ্ন ৰাখি হ'ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব। তেতিয়া জিহুৱাই কৈছে, ইজৰাইলক অধিকাৰ কৰাবিলাকক ইজৰাইলে অধিকাৰ কৰিব। হে হিজবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ'ল। সেই ৰববাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড় কাষে কাষে ইফালে সিফালে লৰি ফুৱা, কিয়নো মিলকম, তাৰ পুৰোহিতবিলাক আৰু তাৰ প্ৰধান লোকবিলাক একেলগে বন্দী অৱস্থালৈ যাব। মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভাৰসা কৰোতা সেই বিপদগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত তোমাৰ ৰক্ত প্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা? বাহিনীসকলৰ প্ৰভু জিহুৱাই কৈছে, চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম। তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ'ব, আৰু পলৰীয়াক গোটাবলৈ কোনো নহ'ব। কিন্তু জিহুৱাই কৈছে, পাছত মই অমুনৰ সন্তানসকলৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম। ইডুমৰ বিষয়। ইডুমৰ বিষয়। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তই মনত জানো আৰু জ্ঞান নাই, বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে, তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ'ল। সেই দদান নিবাসীবিলাক, তোমালোক পলোৱা, মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা, কিয়নো মই এচৌ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম। তোমাৰ ওচৰলৈ দাক্ষাগতি চপাওঁতাবিলাক আহিলে, সিহঁতে কিছু দাক্ষাগতি অৱশিষ্ট নাৰাখিবনে? ৰাতি চুৰ আহিলে, সিহঁতে প্ৰয়োজনমতে চুৰ কৰি ক্ৰান্ত নহ'বনে? কিন্তু মই হলে এচৌক শূন্য কৰিলোঁ, আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব। তাৰ বংশ ভাইকবিলাক আৰু ওচৰ চুবুৰীয়াৰ বিনষ্ট হ'ল, আৰু সি লোপ পালে। তোমাৰ পিতৃহীন সন্তানসকলক এৰা, ময়ে সিহঁতক জীয়াই ৰাখিম, আৰু তোমাৰ বিধৱাবিলাকে মোত ভাৰসা কৰক, কিয়নো জিহুৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব, তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক, তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা, কিয়নো জিহুৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছো যে বস্তা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু হাৱৰ বিষয় হ'ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসৰ স্থান হ'ব। মই জিহুৱাৰ পৰা বাৰ্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ'ল, তোমালোকে একেলগে গোট খাই তাৰ বিৰুদ্ধে যাত্ৰা কৰা, আৰু যুদ্ধ কৰিবৰ অৰ্থে উঠা, কিয়নো চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু আৰু মানুহৰ মাজত নিহ কৰিলোঁ। সেই শিলৰ সুৰুঙত বাস কৰাজন, সেই পৰ্বতৰ উচ্চ স্থানত থকাজন, তোমাৰ ভয়ানকতাৰ বিষয়ে হলে তোমাৰ মনৰ অহংকাৰে তোমাক প্ৰবঞ্চনা কৰিলে। জিহুৱাই কৈছে, তুমি কুৰৰ পক্ষীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও মই তাৰ পৰা তোমাক নমাই আনিম। ইডুম বিস্ময়ৰ বিষয় হ'ব, তাৰ ওচৰেদি অহা যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব, আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব। জিহুৱাই কৈছে, চদুম, ঘমুৰা আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব। কোনো মনুষ্য সন্তানে তার মাজত প্রবাস নকৰিব। চোৱা, জৰ্ডনৰ সভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব, কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীতজনক নিযুক্ত কৰিম, কাৰণ মোৰ নিচিনা কোন আছে আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে। এই হেতুকে জিহুৱাই ইডুমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা আৰু তৈমন নিবাসীসকলৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা। অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব। সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে, সিহঁতৰ চিঞৰৰ শব্দ চুফ সাগৰলৈকে শুনা গৈছে। চোৱা, তেওঁ কোৰৰৰ পক্ষীৰ নিচিনাকৈ উৰি আহিব আৰু বস্তাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেইদিনা ইডুমৰ বীৰসকলৰ হৃদয় প্ৰসৱ বেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ'ব। ধৰ্মেশকৰ বিষয় সমাত আৰু অপ্ৰদে লাজ পালে, কিয়নো সিহঁতে অমংগলৰ বাৰ্তা শুনি দব্য হৈ গৈছে। সাগৰখনত হুক দেখা গৈছে, সেয়ে স্থিৰ হ'ব নোৱাৰে। ধৰ্মেশক দুৰ্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে। প্ৰসৱকাৰিণী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে। প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিতিক্ত নহ'ল? এতেকে বাহিনীসকলৰ জিহুৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ'ব আৰু আটাই যুদ্ধাৰুবিলাকক সেইদিনা নিস্তব্ধ কৰা হ'ব, আৰু মই ধৰ্মেশকৰ গড় ভিতৰত জুই লগাম, সেয়ে বিনহদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। কেদৰ আৰু হাচুৰৰ বিষয়, বাবিলৰ ৰজা নবুখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচুৰীয়া ৰাজ্যবোৰৰ বিষয়ে জিহুৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা আৰু পূব দেশীয় সন্তানসকলক বিনষ্ট কৰা, সত্বে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে হত্যাৰ কাৰণে চিঞৰিব সকলোফালে ত্ৰাস। জিহুৱাই কৈছে, সেই হাচুৰ নিবাসীবিলাক পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা, কিয়নো বাবিলৰ ৰজা নবুখদনেচৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে। জিহুৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয়ে আৰু নিশ্চিন্তে বাস কৰা, আৰু দুৱাৰ কি দাং নথকা অকলেই বাস কৰা, এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা। সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ'ব আৰু সিহঁতৰ পশুসমূহ লুটদ্ৰব্য হ'ব, আৰু কোমৰ গুৰিত দাড়ি চুলি কটা আটাইবোৰকে মই সকলোফালে বায়ুত উৰুৱাই দিম। আৰু জিহুৱাই কৈছে, মই সিহঁতৰ সকলোফালৰ পৰা সিহঁতলৈ আপদ আনিম। হাচুৰ শিয়ালৰ বাসস্থান চিৰকলীয়া ধ্বংসৰ স্থান হ'ব, তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য সন্তানে তাৰ মাজত প্ৰবাস নকৰিব। এলমৰ বিষয়, যিহুদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে জিৰিমীয়া ভাববাদীলৈ অহা জিহুৱাৰ বাক্য। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি পেলাম, আৰু আকাশৰ চাৰি দিশৰ পৰা চাৰি বায়ু মই এলমৰ ওপৰলৈ বলুৱাম, আৰু সেই সকলো বায়ুত মই সিহঁতক উৰুৱাই দিম। দুৰিকীত এলমীয়াবিলাক যি জাতিৰ ওচৰলৈ নাযাব, এনে কোনো জাতি নহ'ব, আৰু এলমৰ শত্ৰুবোৰৰ আগত আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম। আৰু জিহুৱাই কৈছে, মই সিহঁতৰ ওপৰলৈ অমংগল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম। আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম। জিহুৱাই আৰু কৈছে, মই এলমত নিজ হিংসাখন স্থাপন কৰিম আৰু তাৰ পৰা দণ্ডাজ্ঞা দি ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম। কিন্তু জিহুৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম।